গীতমালা 81 অধ্যায়। এটি সংগীত কুৰহৰ বংশৰ ৰচিত গীত, প্ৰধান বাদ্যকৰ নিমিত্তে হুৰ মহলত লিয়ানুত ইজাহিয়া হেমনৰ মস্কিল নামৰ গীত। হে মোৰ পৰিত্ৰাণৰ ঈশ্বৰ জিহুৱা, মই দিনে ৰাতিয়ে তোমাৰ ওচৰত কাটৰুক্তি কৰিছোঁ। তোমাৰ আগত মোৰ প্ৰাৰ্থনা উপস্থিত হওক, তুমি মোৰ কাটৰুক্তিলৈ কাণ পাতা, কাৰণ মোৰ প্ৰাণ দুখেৰে ভৰি পৰিছে। মোৰ জীৱন প্ৰায় চিউলৰ ওচৰলৈ চাপিছে। গাতলৈ নামি যোৱাবোৰৰ লগত মই গণিত হৈছোঁ। মই অসহায় লোকৰ দৰে বলহীন হৈছোঁ। মই মৃত্যুবোৰৰ মাজত পৰিত্যাগ কৰা লোকৰ দৰে হৈছোঁ। মৈদামত পৰি থকা হত লোকবোৰৰ নিচিনা হৈছোঁ, যিবোৰক তুমি সোঁৱৰণো নকৰা, যিবোৰ তোমাৰ সহায়ৰ হাতৰ পৰা বিচ্ছিন্ন হৈছে। তুমি মোক গাতৰ সকলোতকৈ তলৰ ঠাইত ৰাখিছা, অন্ধকাৰ আৰু গভীৰ ঠাইত ৰাখিছা। হে ঈশ্বৰ, তোমাৰ ক্ৰোধে মোক বেৰি ধৰিছে, তোমাৰ সকলো প্ৰকাৰ ঢৌৱে তুমি মোক দুখ দিছা। চেলা। তুমি মোৰ চিনাকিবোৰক মোৰ পৰা দূৰ কৰিছা, তেওঁলোকৰ সন্মুখত মোক ঘৃণাৰ পাত্ৰ কৰিছা। মই বন্দী হৈ আছো, ওলাই যাব পৰা নাই, দুখতে মোৰ চকুৰ দৃষ্টি কমি আহিছে। হে জিহুৱা, প্ৰতিদিনে মই তোমাৰ আগত প্ৰাৰ্থনা কৰিছো, মই তোমালৈ মোৰ হাত মেলি ৰাখিছো। মৃতজনৰ কাৰণে জানো তুমি আচৰিত কৰ্ম কৰা, মৃতজনে উঠি জানো তোমাৰ স্তুতি কৰিব। চেলা। মৈদামত জানো তোমাৰ গভীৰ প্ৰেমৰ বৰ্ণনা, আৰু বিনাশৰ ঠাইত জানো তোমাৰ বিশ্বস্ততাৰ কথা প্ৰচাৰ কৰা হ'ব। অন্ধকাৰ স্থানত জানো তোমাৰ আচৰিত কৰ্ম জনা যাব, যি দেশৰ লোকক তুমি পাহৰি যোৱা, সেই ঠাইত জানো তোমাৰ ধাৰ্মিকতাৰ কাৰ্য জনা যাব। হে জিহুৱা, মই হ'লে তোমাৰ ওচৰত কাকুতি কৰি কান্দিছোঁ, ৰাতিপুৱাতেই তোমাৰ আগত মোৰ প্ৰাৰ্থনা গৈ উপস্থিত হয়। হে জিহুৱা, কিয়নো তুমি মোক ত্যাগ কৰিছা, তোমাৰ মুখ মোৰ পৰা কিয় লুকুৱাই ৰাখিছা? মই ল'ৰাকালৰে পৰা দুখী আৰু মৃতপ্ৰায় হৈ আছোঁ। মই তোমাৰ ভয়ানক ক্ৰোধ ভোগ কৰি ব্যাকুল হৈছোঁ, মই হতাশ হৈ পৰিছোঁ। তোমাৰ প্ৰচণ্ড ক্ৰোধ মোৰ ওপৰেদি বৈ গৈছে, তোমাৰ ক্ৰোধে মোক ধ্বংস কৰিছে। সেইবোৰে পানীৰ ঢল অহাৰ দৰে ওৰে দিনটো মোক আৱৰি ৰাখিছে, চৌদিশৰ পৰা মোক বেৰি ধৰি ৰাখিছে। মোৰ প্ৰিয়জন আৰু বন্ধুসকলক তুমি মোৰ পৰা দূৰ কৰিলা, এতিয়া অন্ধকাৰেই মোৰ সংগী।